পাইছো মৰমী কাশ্যপে। কেন্দ্ৰীয় ৰাজ্যসভাৰ কেইবাগৰাকী মন্ত্ৰীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ বাবে 28খন ৰাজ্যলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে 1,39,750 কোটি টকাৰ এটা কিস্তি মোকলাই দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক পৰৱৰ্তী শৈক্ষিক বৰ্ষৰ পৰা বছৰি দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিৰ অনুমতি প্ৰদানৰ বাবে নৈতিকগত সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ'ব আৰু ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি 2026 চনৰ ফিফা বিশ্বকাপ AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন খেলত কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় ৰাজ্যসভাৰ কেইবাগৰাকী মন্ত্ৰীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। অমিত শ্বাহে গৃহমন্ত্ৰী ডঃ এছ জয়শংকৰে, বিদেশ মন্ত্ৰী কিৰণ ৰিজিজুৱে, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী অশ্বিনী বৈষ্ণৱে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জে পি নাড্ডাই, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে, গ্ৰামোন্নয়ন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে, সাংস্কৃতিক মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী জিতেন্দ্ৰ মাঝিয়ে, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, যোগাযোগ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে, পৰিৱেশ মন্ত্ৰী মনোহৰ লালে, শক্তিমন্ত্ৰী গিৰিৰাজ সিঙে, বস্ত্ৰমন্ত্ৰী চিৰাগ পাছোৱানে, খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী জিতিন প্ৰসাদে, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী চি আৰ পাটিলে, জলশক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে, কৰ্মচাৰী আৰু প্ৰশিক্ষণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে, আইন আৰু ন্যায় দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে, দক্ষতা বিকাশ আৰু উদ্যমশীলতা বিভাগৰ ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে, প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সুৰেশ গোপীৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটে, বস্ত্ৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেল আৰু যাদৱ প্ৰতাপ গণপত্ৰাই, স্বাস্থ্য ৰাজ্যমন্ত্ৰী তথা ডঃ এল মুৰুগানে তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। কাৰ্যভাৰ গ্ৰহণ কৰি বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ বিদেশ নীতি অতিকে ফলপ্ৰসূ হ'ব বুলি আস্থা প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ জয়শংকৰে কয় যে ৰাষ্ট্ৰ প্ৰথম আৰু বসুধৈৱ কুটুম্বকম দেশৰ বিদেশ নীতিৰ দুটা স্বতঃসিদ্ধ সিদ্ধান্ত হ'ব। তেওঁ কয় যে ভাৰতৰ প্ৰভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে আৰু অন্য দেশসমূহেও ভাৰতক বিপদৰ সময়ত কাষত থিয় হোৱা প্ৰকৃত বন্ধু বুলি গণ্য কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বত ভাৰতৰ পৰিচয় উজ্বলি উঠিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে। পৰৱৰ্তী 5 বছৰত পাকিস্তান আৰু চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক সন্দৰ্ভত বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে একেখন চৰকাৰ একেৰাহে তৃতীয়বাৰলৈ ক্ষমতাত অধিষ্ঠিত হোৱাটো ডাঙৰ কথা আৰু বিশ্বৰ সম্প্ৰতি ভাৰতত ৰাজনৈতিক সুস্থিৰতা আছে বুলি অনুভৱ কৰিবলৈ লৈছে। পাকিস্তান আৰু চীনৰ ক্ষেত্ৰত ৰাষ্ট্ৰ দুখনৰ সৈতে থকা সীমা বিবাদৰ সমাধান সূত্ৰৰ অন্বেষণত গুৰুত্ব আৰোপ কৰা হ'ব। ভাৰতে সীমান্তৰে চলোৱা সন্ত্ৰাসবাদৰ সমাধান বিচাৰে বুলিও তেওঁ উল্লেখ কৰে। একেদৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ অন্তত নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীৰিজিজুৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশৰ আহান সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ কাম কাজৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে আতিশায্য হোৱা বুলি উঠা অভিযোগৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্ৰত্যেকগৰাকী নাগৰিককে সমান বুলি গণ্য কৰি আহিছে আৰু সদায় সৰ্বাম্মক আঁচনি আৰু নীতি ৰূপায়ণ কৰি আহিছে। ইপিনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে সুযোগ প্ৰদান কৰিছে। তেওঁ কয় যে বিগত 10 বছৰত শ্ৰীমোদীয়ে জনসাধাৰণৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ অৰ্থব্যৱস্থাক 1ম স্থানৰ পৰা 5ম স্থানলৈ অনাত সহায় কৰিছে। আনহাতে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা জিতেন্দ্ৰ সিঙে কয় যে বিগত 10 বছৰত দেশ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যুগান্তকাৰী প্ৰশাসনিক সংস্কাৰৰ সাক্ষী হৈছে আৰু এই প্ৰক্ৰিয়া আগলৈও অব্যাহত থাকিব। কাৰ্যভাৰ গ্ৰহণ কৰি দক্ষতা বিকাশ আৰু উদ্যমশীলতা ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে তেওঁৰ মন্ত্ৰালয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। একেদৰে ডঃ এল মুৰুগানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে চৰকাৰী আঁচনি আৰু নীতিসমূহ সমাজৰ শেষৰজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাৰ বাবে যোগাযোগ অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱা বুলি তেওঁ মন্তব্য কৰে। ইফালে এল জে পিৰ ৰামবিলাসৰ নেতা চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কয় যে তেওঁ নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰিব। তেওঁ লগতে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ে খেতিয়কসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব আৰু তেওঁলোকৰ আয় দুগুণলৈ বৃদ্ধি কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ বাবে 28খন ৰাজ্যলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে 1,39,750 কোটি টকাৰ এটা কিস্তি মোকলাই দিছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ধনৰাশিয়ে ৰাজ্য চৰকাৰসমূহক উন্নয়ন আৰু মূলধনী ব্যয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব। হস্তান্তৰ কৰা ধনৰাশিৰ ভিতৰত উত্তৰ প্ৰদেশক সৰ্বাধিক 25,000 কোটি টকা প্ৰদান কৰা হৈছে। 2024-25 বৰ্ষৰ অন্তৱৰ্তী বাজেটত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ বাবদ 12,00,000 কোটিৰো অধিক টকাৰ ব্যৱস্থা কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে কৈছে যে যোৱা 10 জুন পৰ্যন্ত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে 2,79,000 কোটিৰো অধিক টকা প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক পৰৱৰ্তী শৈক্ষিক বৰ্ষৰ পৰা বছৰি দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিৰ অনুমতি প্ৰদানৰ বাবে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা জানুৱাৰী, ফেব্ৰুৱাৰী আৰু জুলাই আগষ্টত নামভৰ্তি হ'ব। বৰ্তমান বিশ্ববিদ্যালয় অনুদান আয়োগে এবছৰত এটা শৈক্ষিক সত্ৰত নামভৰ্তিৰ অনুমতি প্ৰদান কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ প্ৰফেচাৰ এম জগদীশ কুমাৰে কৈছে যে এই সিদ্ধান্তই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰাত বিলম্ব হোৱা, স্বাস্থ্যজনিত আৰু ব্যক্তিগত কাৰণত নামভৰ্তি কৰিব নোৱাৰা শিক্ষাৰ্থীসকলক উপকৃত কৰিব। বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ'ব। কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলে 52-বছৰীয়া মাঝিক সৰ্বসন্মতিক্ৰমে নিজৰ নেতা হিচাপে নিৰ্বাচিত কৰে। মোহন চৰণ মাঝি 2000, 2004, 2019 আৰু 2024 মুঠ 4 বাৰকৈ কেওঝাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। বিজেপিয়ে কনকবৰ্ধন সিংদেউ আৰু প্ৰভাতী পাৰিদাক উপ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। প্ৰাক্তন মন্ত্ৰী শ্ৰী সিংদেউৱে পাটনাগড় সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে শ্ৰীমতী পাৰিদা প্ৰথমবাৰৰ বাবে মীনাপাৰা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। বিজেপিৰ নৱনিৰ্বাচিত বিধায়িনী দলৰ নেতা তথা নিৰ্বাচিত মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে আজি সন্ধিয়া ৰাজ্যপাল ৰঘুবৰ দাসক সাক্ষাৎ কৰি ওড়িশাত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে দাবী জনোৱাৰ কথা আছে। ভূৱনেশ্বৰৰ জনতা ময়দানত কাইলৈ সন্ধিয়া ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী আৰু নতুন মন্ত্ৰী পৰিষদে শপত গ্ৰহণ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদায়ী মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকলে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ বিষয়াক লৈ গঠিত এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় দলে মণিপুৰৰ সেনাপতি জিলাত ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱত হোৱা শিলাবৃষ্টি বানত হোৱা ক্ষয় ক্ষতিৰ আজি মূল্যায়ন কৰে। দলটোৱে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভিন্ন ঠাই পৰিদৰ্শন কৰে আৰু ক্ষয় ক্ষতিৰ মূল্যায়ন কৰে। মালাৱীৰ ৰাষ্ট্ৰপতি লাজাৰুছ চাকবেৰাই কৈছে যে উপৰাষ্ট্ৰপতি চাউলছ চিলিমাসহ 9 গৰাকী লোক কঢ়িয়াই নিয়া বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত আটাইকেইজনৰে মৃত্যু হৈছে। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিৰ লগতে আন আৰোহীসহ সেনাবাহিনীৰ বিমানখন কালি সন্ধানহীন হৈছিল। সেনাধ্যক্ষ পল ভেলেষ্টিন ফিৰিয়ে কয় যে বেয়া বতৰৰ ফলতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত হ'বলগীয়া 2026 চনৰ ফিফা বিশ্বকাপ AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ বৰ্তমানৰ চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:15 আৰম্ভ হ'ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ'বৰ বাবে ভাৰতে গ্ৰুপ এৰ শীৰ্ষ 2টা স্থানত যিকোনো এটা দখল কৰিব লাগিব। ইপিনে প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা দলসমূহে সমান্তৰালভাৱে ছৌদি আৰৱত হ'বলগীয়া 2027 বৰ্ষৰ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ বাবেও যোগ্যতা অৰ্জন কৰিব। তাৰকা খেলুৱৈ সুনীল ছেত্ৰীৰ অৱসৰৰ পাছত আজিৰ খেলখনত গলকিপাৰ গুৰপ্ৰীত সিঙে ভাৰতীয় দলক নেতৃত্ব দিব। পাকিস্তান আজি নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ বাবে 28খন ৰাজ্যলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে 1,39,750 কোটি টকাৰ এটা কিস্তি মোকলাই দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ পৰৱৰ্তী শৈক্ষিক বৰ্ষৰ পৰা বছৰি দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিৰ অনুমতি প্ৰদানৰ বাবে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ'ব আৰু ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি 2026 চনৰ ফিফা বিশ্বকাপ AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন খেলত কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।